এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰি হিচাপে অসমলৈ 213,90,00,000 টকা মোকলাই দিছে। 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে আবণ্টিত এই ধন ৰাজ্যখনৰ 2,192 গাঁও পঞ্চায়ত, 182 আঞ্চলিক পঞ্চায়ত আৰু 27 জিলা পৰিষদলৈ মোকলাই দিয়া হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কালি সদৰি কৰে। উল্লেখযোগ্য যে প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা বিত্তীয় আয়োগৰ ধনৰাশি দুটা কিস্তিত ৰাজ্যলৈ মোকলাই দিয়া হয়। এই একত্ৰিত ধনৰাশি ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান তথা গ্ৰাম্য স্থানীয় নিকায়সমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা বিষয়সমূহ নিষ্পত্তিৰ বাবে ব্যয় কৰিব। স্থানীয় নিকায়সমূহে সংবিধানৰ 11 অনুসূচীৰ অধীনত 29 দায়িত্ব নিৰ্বাহৰ বাবে এই ধন ব্যয় কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰত পেভিলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কালি গোলকীয় ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁ ছিনপছিছ, কোৱালকম, এনালগ ডিভাইচেছ, থাৰ্মো ফিউচাৰ, হনিৱেল আৰু হেংকেল আদি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। এই প্ৰতিষ্ঠানসমূহে নিজ নিজ কৰ্মক্ষেত্ৰৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰি ৰাজ্যখনত অংশীদাৰিত্ব কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি ডঃ শৰ্মাই উল্লেখ কৰে। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্ৰসূ আলোচনাত মিলিত হয়। ডঃ শৰ্মাই অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে একেলগ হৈ ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশ সুদৃঢ় কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ। অসমত বিনিয়োগ সম্ভাৱনা অন্বেষণ সন্দৰ্ভত আই বি এমৰ উপাধ্যক্ষ গেৰি কোনৰ সৈতেও তেওঁ বৈঠকত মিলিত হয়। দক্ষতা বিকাশ, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰযুক্তি সম্পৰ্কীয় পদক্ষেপসমূহৰ সুযোগ আৰু মূল্যায়ন কৰিবলৈ আই বি এমৰ প্ৰতিনিধি দল এটাই শীঘ্ৰে গুৱাহাটীত উপস্থিত হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3,000ৰো অধিক নেতাই অংশগ্ৰহণ কৰিছে। অহা 23 জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব। জাগিৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। কাইলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। কাইলৈ পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। পৰহিলৈ কাহিলি পোৱাতেই ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাত্ৰা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা আজি অসমত আৰম্ভ হ'ব। এইবাৰৰ সপ্তমবাৰৰ বাবে ৰাজ্যৰ ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে জিলাখনৰ 2 স্থানৰ লগতে ঢকুৱাখনত দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনৰ 15 গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। আজি পুৱা ঢকুৱাখনৰ ফুটবল ষ্টেডিয়ামৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। প্ৰথম খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৰাজস্থান অৱতীৰ্ণ হ'ব। দিনৰ 1 বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থকাৰ কথা। এই সন্দৰ্ভত সবিশেষ জনোৱা হওক আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা।
ধেমাজি জিলাৰ চিলাপথাৰস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আজি 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। ইয়াকে লৈ সমগ্ৰ ধেমাজিতে আজি ফুটবল প্ৰেমীৰ মাজত উল্লাস উদ্দীপনা বৃদ্ধি পাইছে। অতি সন্মানজনক প্ৰতিযোগিতা হিচাপে চিহ্নিত এই প্ৰতিযোগিতাখনিত আজি প্ৰথমখন খেলত অসম আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হ'ব। দিনৰ প্ৰায় 11 বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানে শুভাৰম্ভ হ'ব লগা প্ৰতিযোগিতাখনিত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু প্ৰমুখ্যে কৰি ফুটবল ফেডাৰেশ্যনৰ বিষয়ববীয়াসকলে।
আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।